চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ সান্তনা বাক্য ভক্তি বচন।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন। সংসারতে লোভে মোহে আগুরি ধরে, মায়া ভরায় সংসারতে লোভে মোহে আগুরি ধরে, জীবন মরুর মরিসি কাবুর আজি আছে কাইলৈ না, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত আমৰি থৈবিন, দুদিনীয়াই জীৱন নাত আমৰি থৈবিন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। আমাৰ কিছুমান শ্ৰোতাবন্ধুৰ পৰা আমি নিয়মিতভাৱে চিঠি পত্ৰ পাওঁ আৰু তেনেকুৱা শ্ৰোতাসকল আমাৰ খুব চিনাকি যেন হৈ পৰে। কিন্তু আমি জানো বহুতো লোকে আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনে কিন্তু আমালৈ কেতিয়াও চিঠি পত্ৰ নিলিখে। আপুনি চাগে ভাবিছে চিঠি পত্ৰনো কিয় লিখিব লাগে? লাগে প্ৰিয় শ্ৰোতা, কিয় জানেনে? শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাই থাকিলেহে আমি বুজি পাওঁ আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে বুলি। তদুপৰি চিঠি পত্ৰৰ যোগেদি আপোনালোকৰ মতামত আদি পালে আমি জানিব পাৰোঁ আমাৰ এই অনুষ্ঠানৰ মানদণ্ড কি। আৰু যদিহে কোনো শ্ৰোতাই এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি লিখে, তেন্তে আমি কাম কৰি যাবলৈ নতুন উৎসাহ পাওঁ। সেইবাবেই সদায় কৰি অহাৰ দৰে আজিও অনুৰোধ কৰিছোঁ, অনুগ্ৰহ কৰি আমালৈ দুষাৰিমান আজিয়ে লিখি পঠিয়াওকচোন। আমাৰ ঠিকনা ভক্তিবচন
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, সদায় কৰি অহাৰ দৰে আজিও বাইবেল অধ্যয়নৰ আগে আগে প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আহক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছোঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰাৰ এই সুযোগ তুমি আমাক দিছা। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া প্ৰভু, আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা। আমি যাতে তোমাৰ বাক্য শুনোতা মাথোন নহৈ পালনকৰ্তাও হ'ব পাৰোঁ, এনে বিশেষ আশীৰ্বাদ আমাক দিয়া। অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়ালোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি আজি ভালেকেইদিন ধৰি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 12 অধ্যায়ৰ 9 পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। তাত আমি বিশেষভাৱে পাইছিলোঁ এগৰাকী তিৰোতা অৰ্থাৎ ইছৰাইল জাতিৰ কথা, যি তিৰোতাক মহাক্লেশৰ সময়ত ঈশ্বৰে বিশেষ নিৰাপত্তা প্ৰদান কৰিব। আৰু আমি পাইছিলোঁ যে সেই সময়ত স্বৰ্গত যুদ্ধ হ'ব আৰু মিখাইল দূত আৰু লগৰীয়া স্বৰ্গদূতবোৰে ছয়তান আৰু তাৰ লগৰীয়া দূতবোৰক পৰাস্ত কৰি স্বৰ্গৰ পৰা খেদি পঠিয়াব। সেই ছয়তানৰ বিষয়ে আমাক ভালদৰে দেখুৱাই দিয়া হৈছে সেই শাস্ত্ৰপদকেইটাত। আজি আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 12 অধ্যায়ৰ 10 পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি বাইবেলৰ পৰা পাঠ কৰি দিম 12 অধ্যায়ৰ 10-12 পদলৈকে আমি পাঠ কৰিম। ইয়াত এনেদৰে লিখা আছে, তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ, এতিয়া পৰিত্ৰাণ, শক্তি আৰু ৰাজ্য আমাৰ ঈশ্বৰৰ আৰু ক্ষমতা তেওঁৰ অভিষিক্তজনাৰ হ'ল, কিয়নো আমাৰ ভাইবিলাকৰ যি অপবাদকে দিনে ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁবিলাকৰ অপবাদ দিয়ে তাক পেলোৱা হ'ল। তেওঁবিলাকে মেৰ পোৱালীৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে। তেওঁবিলাকে মৃত্যু পৰ্যন্ত নিজ নিজ প্ৰাণ প্ৰিয় জ্ঞান নকৰিলে। এইকাৰণে হে স্বৰ্গ আৰু তাত নিবাস কৰাবিলাক, তোমালোকে আনন্দ কৰা, কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হ'ব, কিয়নো ছয়তান তোমালোকৰ তালৈ নামি গ'ল আৰু তাৰ কাল অলপ দেখি সি অতি ক্ৰুদ্ধ হৈছে। এই বাণী শুনিলোঁ অৰ্থাৎ এই ভৱিষ্যতে ঘটিবলগীয়া ঘটনাবোৰৰ দৰ্শন যোহনে পাই আছে আৰু সকলো শুনি আছে। এই কথাটো তেওঁ আমাক বাৰে বাৰে মনত পেলাই দি আছে, অৰ্থাৎ এইবোৰ তেওঁ মনে সজা কথা নহয়। ছয়তানক স্বৰ্গৰ পৰা পেলাই দিয়াৰ পাছত স্বৰ্গত থকা পৰিত্ৰাণ পোৱা লোকসমূহৰ মাজত অতিশয় আনন্দ হ'ব। বৰ মাত মানে স্বৰ্গত সেই সময়ত যে পুৰণি নিয়মৰ দিনৰ সাধুসকল থাকিব তেওঁলোকৰ মাতো হ'ব পাৰে, আৰু মহাক্লেশৰ সময়ত পৃথিৱীত যিসকল খ্ৰীষ্টীয় বিশ্বাসী শ্বহীদ হ'ব তেওঁলোকৰ মাতো হ'ব পাৰে, কাৰণ তেওঁলোকে পৃথিৱীত থকা তেওঁলোকৰ ভাইবিলাকৰ কথা উল্লেখ কৰিছে। ছয়তানক তেওঁলোকে আমাৰ ভাইবিলাকৰ অপবাদক বুলি কৈছে। খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যু আৰু পুনৰুত্থানৰ পাছত এই ঘটনাটোৰ মাজতেই মন্দতা আৰু অধাৰ্মিকতাৰ বিৰুদ্ধে প্ৰবল শক্তি প্ৰয়োগ হোৱা আমি দেখোঁ। ছয়তানক লগৰীয়াবোৰৰ সৈতে স্বৰ্গৰ পৰা খেদি পঠিওৱা কাৰ্যৰ পৰাই ঘটনাবোৰ বেগাই আগুৱাই যায়। প্ৰভু যীশু পৃথিৱীলৈ আহি পৃথিৱীৰ শাসনভাৰ নিজৰ হাতলৈ নিয়া ঘটনাটোলৈ। খ্ৰীষ্টই ক্ৰুচত আপোন প্ৰাণ দি আচলতে ছয়তানক স্বৰ্গৰ পৰা খেদি পঠিওৱাৰ পথ সুগম কৰিছিল। প্ৰভু যীশুৱে তেওঁৰ মৃত্যুৰ যোগেদি মানুহৰ পৰিত্ৰাণ সম্ভৱ কৰি তুলিলে। ঈশ্বৰে আমাৰ পাপৰ সকলো ঋণ ক্ষমা কৰি দিলে। সেই ঋণ খ্ৰীষ্টৰ ক্ৰুচত গজাল মাৰি দিলে। খ্ৰীষ্টই সম্পূৰ্ণৰূপে সেই ঋণ পৰিশোধ কৰিলে। পাচনি পৌলে তাৰ পাছত এইবুলি কৈছে, আমাৰ বিৰুদ্ধে আজ্ঞাসমূহ থকা যি হাতেলিখাখন আমাৰ বিপক্ষে আছিল তাক মুচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই দি তাক দূৰ কৰিলে। কলছিয়া দ্বিতীয় অধ্যায় 14 পদ। আমি ভাবোঁ এই কাৰ্যটোৰ আৰম্ভণি হৈছিল যেতিয়া প্ৰভু যীশুৱে লগত সাধুসকলক লৈ স্বৰ্গলৈ উঠি গৈছিল। তেওঁ পুৰণি নিয়মৰ দিনৰ সাধুসকলক লগত লৈ গৈ পিতৃ ঈশ্বৰৰ আগত স্বৰ্গত হাজিৰ কৰাইছিলগৈ, আৰু তেওঁলোকেই এতিয়া এনেদৰে পৰিত্ৰাণ হ'ল বুলি কৈ আছে বুলি আমি প্ৰকাশিত বাক্য পুস্তকত পাইছোঁ। আৰু ইয়াৰ যোগেদিয়েই খ্ৰীষ্টৰ তেজেৰে কিনা চাৰিটা স্বৰ্গীয় স্বাধীনতাৰ দুৱাৰ মুকলি হোৱা আমি দেখোঁ। খ্ৰীষ্ট যেতিয়া এই জগতলৈ আকৌ আহিব তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, তেতিয়া এই চাৰিটা স্বাধীনতাও পৃথিৱীলৈ আহিব। সেই চাৰিটা স্বাধীনতানো কি আমি এটা এটাকৈ চাম। প্ৰথমটো হৈছে পৰিত্ৰাণ। পৰিত্ৰাণৰ চূড়ান্ত ৰূপ প্ৰভু যীশুখ্ৰীষ্ট। আমি প্ৰভু যীশুখ্ৰীষ্টৰ মুখামুখি হ'লেহে আমাৰ পৰিত্ৰাণ সম্পূৰ্ণ হ'ব। প্ৰথম যোহন তৃতীয় অধ্যায় দ্বিতীয় পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো, কিয়নো তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম। এইটো সত্য হ'ব যেতিয়া তেওঁ পৃথিৱীলৈ আহিব। আমি বিশ্বাস কৰোঁ এই পদটোত তেওঁ প্ৰকাশ্যভাৱে পৃথিৱীলৈ অহাৰ কথাটো বুজোৱা হৈছে। দ্বিতীয়তে হৈছে শক্তি। মানুহে শক্তিৰ অপব্যৱহাৰ কৰি আহিছে। সকলোবোৰ শক্তিশালী ৰাষ্ট্ৰৰ ক্ষেত্ৰতে এই কথাটো খাটে। বহুতো দেশে আন দেশ আক্ৰমণ কৰি ধ্বংস কৰি আহিছে। ৰাষ্ট্ৰসমূহে শক্তিৰ অপপ্ৰয়োগ কৰি আহিছে, কিন্তু প্ৰভু যীশু আহি শক্তিৰ প্ৰকৃত প্ৰয়োগ কৰি গোটেই পৃথিৱী নিয়ন্ত্ৰণ কৰিবহি। তৃতীয়তে, আৰু ৰাজ্য আমাৰ ঈশ্বৰৰ। এই পৃথিৱীত ঈশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, তেতিয়াহে এই পৃথিৱীত প্ৰকৃত শান্তি, প্ৰকৃত ধাৰ্মিকতা স্থাপিত হ'ব। তেতিয়াহে বলি দুৰ্বলি ধনী দুখীয়া সকলোৰে সমান অধিকাৰ, সমান সুবিধা হ'ব। সেয়াই হ'ব ঈশ্বৰৰ ন্যায় শাসন। চতুৰ্থতে, ক্ষমতা তেওঁৰ অভিষিক্তজনাৰ অৰ্থাৎ খ্ৰীষ্টৰ হ'ল। অৰ্থাৎ খ্ৰীষ্টই এতিয়ালৈকে এই জগতৰ ক্ষমতা নিজৰ হাতত লোৱা নাই। তেওঁ আজি তেওঁৰ ৰাজ্য গঠন কৰা নাই, কিন্তু তেওঁৰ পুনৰ আগমনৰ সময়লৈ বাট চাওক, তেতিয়া সকলো ক্ষমতা তেওঁৰেই হ'ব। তেওঁই হ'ব একচত্ৰী শাসনকৰ্তা। আমি এই পৰ্যন্ত যিবোৰ মহাক্লেশৰ কথা পঢ়িছোঁ সেইবোৰৰ যোগেদি আচলতে পৃথিৱীত থকা মানুহবোৰক সাৱধান কৰি দিয়া হ'ব আৰু মন পালটন কৰি খ্ৰীষ্টলৈ ঘূৰিবলৈ সুবিধা দিয়া হ'ব তেওঁৰ দ্বিতীয় আগমনৰ আগে আগে। আৰু অসংখ্য লোকে সেই সুবিধা গ্ৰহণ কৰি খ্ৰীষ্টলৈ ঘূৰিব। এৰা, ঈশ্বৰৰ সুধ বিচাৰৰ লগত সদায় ঈশ্বৰৰ অনুগ্ৰহৰ কথাটোও জড়িত হৈ থাকে। ছয়তানে কিন্তু সদায় অপবাদ দিয়ে, খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিৰুদ্ধে অপবাদ দিয়ে। সেইবাবেই আমাক লাগে এজন উকিল, এজন নিবেদনকৰ্তা। প্ৰভু যীশুৱেই আজি স্বৰ্গত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ হকে পিতৃ ঈশ্বৰৰ আগত নিবেদন কৰি আছে। ছয়তানে আমাৰ বিৰুদ্ধে অনা প্ৰতিটো অপবাদৰ তেওঁ উত্তৰ দি আছে। ছয়তানে অপবাদ দিয়া স্বত্তেও খ্ৰীষ্টীয় বিশ্বাসীসকল জয়যুক্ত হয়, সেই কথা এই শাস্ত্ৰাংশত আমাক জনাই দিয়া হৈছে। সেই জয়লাভ হয় তিনিটা ধৰণে, সেইকেইটানো কি আমি এটা এটাকৈ চাম। প্ৰথমটো হৈছে মেৰ পোৱালীৰ তেজ। মেৰ পোৱালী অৰ্থাৎ খ্ৰীষ্টৰ তেজত আচৰিত কাৰ্যকৰী শক্তি আছে, আমি সেই কথা পাহৰি যাব নালাগে, সেই কথাটো আমি তুচ্ছ কৰিব নালাগে। মেৰ পোৱালীৰ তেজৰ এই বিশেষ গুৰুত্ব আছে বাবেই স্বৰ্গত সেই তেজৰ কথা প্ৰকাশ পোৱা আমি ইয়াত দেখিছোঁ। প্ৰিয় শ্ৰোতা, আমি জয়লাভ কৰিব পাৰোঁ কাৰণ আমাৰ কাৰণে প্ৰভু যীশুৱে ক্ৰুচত তেওঁৰ বহুমূলীয়া তেজ বোৱাই দিলে। প্ৰভু যীশুৰ সেই অমূল্য তেজ নোহোৱা হ'লে আমি কেতিয়াও কোনোপধ্যেই জয়যুক্ত জীৱন যাপন কৰিব নোৱাৰোঁ। এৰা, ছয়তানে আমাৰ বিৰুদ্ধে অনা সকলো অভিযোগৰ উত্তৰ হৈছে মেৰ পোৱালীৰ তেজ, কাৰণ খ্ৰীষ্টে ক্ৰুচত বোৱাই দিয়া তেজে আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰে। দ্বিতীয়তে, নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই, অৰ্থাৎ সেই লোকসকল প্ৰকৃত অৰ্থত শ্বহীদ আছিল। খ্ৰীষ্টৰ লোকে কেতিয়াও খ্ৰীষ্টক অস্বীকাৰ কৰিব নোৱাৰে। খ্ৰীষ্টৰ হকে সাক্ষ্য দিয়াৰ দ্বাৰা আমি কিবা নহয় কিবা প্ৰকাৰে বলৱান হওঁ, কিন্তু খ্ৰীষ্টৰ হকে খ্ৰীষ্টীয় সমাজত সাক্ষ্য দিয়াতকৈ জগতৰ আগতে আমি সাক্ষ্য দিব লাগে, যদিহে সাক্ষ্য দিব পৰা জীৱন আমি যাপন কৰি আছোঁ। খ্ৰীষ্টৰ হকে আমি যেতিয়া জগতৰ আগত সাক্ষ্য দিব পাৰোঁ, আমি তেওঁতেই পাপ ক্ষমা পাই তেওঁতেই পৰিত্ৰাণ পোৱা বুলি, তেতিয়া আমাৰ আত্মিক জীৱন বলৱান হয়। সেই ভাইসকলেও ছয়তানৰ অপবাদৰ সন্মুখত জয়যুক্ত হ'ব পাৰিছিল কাৰণ তেওঁলোকে হাঁহেৰে খ্ৰীষ্টৰ হকে সাক্ষী দিছিল আৰু খ্ৰীষ্টৰ হকে শ্বহীদ হৈছিল। আচলতে শ্বহীদ অৰ্থাৎ মাৰ্টাৰ শব্দটো আহিছে মাৰ্টাছ অৰ্থাৎ সাক্ষী শব্দৰ পৰা। তৃতীয়তে, তেওঁবিলাকে মৃত্যু পৰ্যন্ত নিজ নিজ প্ৰাণ প্ৰিয় জ্ঞান নকৰিলে, এইটো খ্ৰীষ্টীয় বিশ্বাসৰ অতি উচ্চ পৰ্যায়। এই পৰ্যায়ত উপনীত হ'লে আমি সকলো ক্ষেত্ৰতে খ্ৰীষ্টকেই আগস্থান দিওঁ আৰু নিজক দ্বিতীয় তৃতীয় চতুৰ্থ বা তাতোকৈ পাছত স্থান দিবলৈ শিকোঁ। আমি নিজক অৱশ্যে ঘীণ কৰিব নালাগে, নিজৰ প্ৰতি আমাৰ অন্তৰত নিশ্চয় সন্মান থাকিব লাগে, কিন্তু আমি খ্ৰীষ্টক আগস্থান দিব লাগে। তেওঁক সকলোতে আগস্থান দিলে এই পৃথিৱীত তেওঁৰ হকে জীয়াই থাকিবলৈ আমাৰ একো সমস্যা নহয়। আমাৰ খ্ৰীষ্টীয় জীৱনৰ চালিকা শক্তি হ'ব লাগে মেৰ পোৱালীৰ তেজ, আমাৰ নিজৰ জীৱনৰ সাক্ষ্য, আৰু সকলোতকৈ খ্ৰীষ্টক আগস্থান দি তেওঁৰ প্ৰেমতেই চলা। প্ৰভু যীশুৱে চিমোন পিতৰক সুধিছিল, তুমি মোক প্ৰেম কৰিছানে? তেতিয়া পিতৰে তেনেদৰে ক'ব পাৰিছিলগৈ, আৰু তেতিয়াহে প্ৰভু যীশুৱে কৈছিল, মই তোমাক মোৰ কামত ব্যৱহাৰ কৰিম, তুমি মোৰ মেৰ অৰ্থাৎ মোৰ বিশ্বাসীসকলক প্ৰতিপালন কৰা। আৰু পিতৰে মণ্ডলীত প্ৰথমটো বক্তৃতা দিছিল আৰু অনেক লোকে খ্ৰীষ্টক গ্ৰহণ কৰিছিল। ছয়তানক স্বৰ্গৰ পৰা খেদি পঠিওৱাৰ লগে লগে দুটা বিশেষ ধৰণৰ প্ৰতিক্ৰিয়া ঘটা আমি দেখিবলৈ পাইছোঁ। প্ৰথমতে আমি দেখোঁ স্বৰ্গত আনন্দধ্বনি হৈছে, কাৰণ এই ভয়ানক কুটিল পৰাক্ৰমী বিনাশকাৰী সৰ্পক অৱশেষত স্বৰ্গৰ পৰা খেদি পঠিওৱা হ'ল। কিন্তু তাৰ পাছত আমি দেখোঁ যে পৃথিৱীত প্ৰচণ্ড সন্তাপ হ'ল। এইটো পৃথিৱীত হ'বলগীয়া তৃতীয় সন্তাপ। পৃথিৱীৰ কাৰণে একমাত্ৰ সান্তনাৰ কথা এইয়ে যে পৃথিৱীত ছয়তানৰ দিন চমু চাপি আহিছে। তাৰ পাছত মাত্ৰ 42 মাহ অৰ্থাৎ 3.5 বছৰহে সময় বাকী আছে ছয়তানৰ। অৰ্থাৎ ছয়তানক স্বৰ্গৰ পৰা খেদি পঠিওৱাৰ পাছত মাত্ৰ 3.5 বছৰ সময় ধৰি ছয়তানে পৃথিৱীত অত্যাচাৰ চলাব পাৰিব। এইখিনি হ'ব 7 বছৰীয়া মহাক্লেশৰ আটাইতকৈ ভয়ংকৰ সময়। এতিয়া আমি 13 নম্বৰ আৰু 14 নম্বৰ পদ দুটা পাঠ কৰি দিম। পাছে নাগে নিজকে পৃথিৱীত পেলোৱা দেখি পুত্ৰ প্ৰসৱ কৰা সেই তিৰোতাক তাৰণা কৰিলে, কিন্তু সেই তিৰোতা অৰণ্যলৈ নিজ ঠাইলৈ উৰি যাবৰ কাৰণে তেওঁক বৰ কুৰৰ পক্ষীৰ নিচিনা 2খন ডেউকা দিয়া হ'ল। সেই ঠাইত সেই সাপৰ সন্মুখৰ পৰা দূৰৈত 1 কাল, 2 কাল আৰু 0.5 কাললৈকে তেওঁ প্ৰতিপালিত হয়। এয়া হ'ব ইছৰাইলীয় লোকৰ ওপৰত শেষবাৰৰ কাৰণে চলা অত্যাচাৰ। এই অত্যাচাৰ হ'ব অতি নিকৃষ্ট ধৰণৰ, কাৰণ ছয়তানে সময় চমু চাপি অহা বুলি জানিব পাৰিব। ছয়তানে ইছৰাইলক বেয়া পায় কাৰণ প্ৰভু যীশুৱে এই জাতিতেই মানুহৰূপে জন্মগ্ৰহণ কৰিছিল। এই বিশেষ মহাক্লেশেই হ'ব জাকুবৰ ক্লেশ, যি জাকুবৰ ক্লেশৰ কথা আমি আগতে উল্লেখ কৰা পাই আহিছোঁ। বৰ কুৰৰ পক্ষীৰ নিচিনা 2খন ডেউকা দিয়া হ'ল। সেই তিৰোতাগৰাকীক বৰ কুৰৰ পক্ষীৰ নিচিনা 2খন ডেউকা দিয়া হ'ল যাতে তেওঁ অৰণ্যলৈ উৰি যাব পাৰে। কলৈ উৰি যাব সেইটো আমি খাটাংকৈ ক'ব নোৱাৰোঁ, কিন্তু ঈশ্বৰে ইছৰাইলক নিৰাপদে ৰাখিব। কুৰৰ পক্ষীৰ ডেউকাৰ কথাটো ইছৰাইলৰ কাৰণে নতুন কথা নহয়। ঈশ্বৰে ইছৰাইলক কৈছিল, আৰু যেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই তেনেকৈ তোমালোকক বৈ যে নিজৰ ওচৰলৈ আনিলোঁ তাক তোমালোকে দেখিলা। যাত্ৰা পুস্তক 19 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত আমি এনেদৰে পাইছিলোঁ, তেওঁলোকে নিজৰ শক্তিৰে মিছৰৰ পৰা উদ্ধাৰ পোৱা নাছিল, তেওঁলোকক ঈশ্বৰেহে উদ্ধাৰ কৰি আনিছিল। কুৰৰ পক্ষীৰ ডেউকা ইছৰাইলৰ কাৰণে এটা বিশেষ চিন বা প্ৰতীক যেন হৈ পৰিছিল। একেদৰে সেই ভয়ানক মহাক্লেশৰ সময়তো ঈশ্বৰেই ইছৰাইলক উদ্ধাৰ কৰিব। সেই ঠাইত সেই সাপৰ সন্মুখৰ পৰা দূৰৈত 1 কাল, 2 কাল আৰু 0.5 কাললৈকে তেওঁ প্ৰতিপালিত হ'ব। সেই অৰণ্যত ইছৰাইল 3.5 বছৰ থাকিব নিৰাপদে। সেই 3.5 বছৰীয়া প্ৰচণ্ড মহাক্লেশৰ অন্ত নপৰে মানে, আৰু সেই সময়ত ঈশ্বৰেই তেওঁলোকক প্ৰতিপালিত কৰিব। অৰণ্যত যেনেকৈ মান্না দিছিল তেনেকৈ হয়তো কিবা প্ৰকাৰে ঈশ্বৰে ইছৰাইলক প্ৰতিপালিত কৰিব। এতিয়া 15 আৰু 16 এই পদ দুটা পঢ়ি দিছোঁ। পাছে সেই সাপে সেই তিৰোতাক পানীৰ সোঁতত উটুৱাই পঠাবলৈ নিজৰ মুখৰ পৰা নদীৰ নিচিনা পানী তেওঁৰ পাছত উলিয়াই পঠালে, কিন্তু পৃথিৱীয়ে তিৰোতাক উপকাৰ কৰি নিজৰ মুখ মেলি নাগে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদী গ্ৰাস কৰিলে। ইছৰাইলক মিছৰৰ পৰা উদ্ধাৰ কৰি আনোতে ঈশ্বৰে তেওঁলোকক লোহিত সাগৰ পাৰ কৰাই উদ্ধাৰ কৰিছিল, আৰু তেওঁলোকৰ অৰণ্য যাত্ৰা আৰম্ভ হৈছিল। আৰু তেওঁলোকৰ সেই অৰণ্য যাত্ৰা শেষ হৈছিল জৰ্দন নদী পাৰ হোৱাৰ লগে লগে, অৰ্থাৎ অৰণ্য যাত্ৰা পানীৰ মাজেদি আৰম্ভ হৈ পানীৰ মাজেদিয়েই শেষ হৈছিল। ইয়াত অৱশ্যে পানীৰ সোঁত মানে শত্ৰুৰ বিশাল সৈন্যবাহিনীও বুজোৱা হ'ব পাৰে, কাৰণ যিহিস্কেল ভাৱবাদীৰ ভাৱবাণীত আমি পাওঁ যে উত্তৰৰ দেশে প্ৰবল প্ৰতাপেৰে ইছৰাইল আক্ৰমণ কৰিব সেই শেষকালত। মুঠতে ছয়তানে সকলো প্ৰকাৰে চেষ্টা চলাব ইছৰাইলক ধ্বংস কৰিবলৈ, কিন্তু ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিব আৰু সেই সৈন্যবাহিনীক ঈশ্বৰেই ধ্বংস কৰিব। এতিয়া আমি 17 নম্বৰ পদটো পঢ়ি দিছোঁ। তাতে নাগে সেই তিৰোতালৈ খং উঠি তেওঁৰ বংশৰ অৱশিষ্ট লোক, অৰ্থাৎ ঈশ্বৰৰ আজ্ঞা পালন কৰা আৰু যীশুৰ সাক্ষ্য ধাৰণ কৰাবিলাকে সৈতে যুদ্ধ কৰিবলৈ গ'ল, আৰু গৈ সাগৰৰ বালিত থিয় হ'লগৈ। ইছৰাইলৰ অৱশিষ্ট লোক মানে সেই 144,000 জন বিশ্বাসী লোক হ'ব পাৰে, সেই লোকসকলক কপালত চাব মাৰি দিয়া হৈছিল ঈশ্বৰৰ দ্বাৰা। তেওঁলোকে গোটেই পৃথিৱীতে খ্ৰীষ্টৰ বাক্য ঘোষণা কৰি ফুৰিছিল, ঈশ্বৰৰ আজ্ঞাসমূহ পালন কৰিছিল এই লোকসকলে। ছয়তানে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব ইছৰাইলক ধ্বংস কৰিবলৈ, কিন্তু ঈশ্বৰেই তেওঁলোকক ৰক্ষা কৰিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ৰক্ষা কৰিব বিচাৰিলে কোনো শক্তিয়ে আমাক ধ্বংস কৰিব নোৱাৰে। সেইবাবেই প্ৰভু যীশুত বিশ্বাস কৰি আমি হৈ পৰোঁ সম্পূৰ্ণ নিৰাপদ, অনন্তকালৰ বাবে নিৰাপদ। আপুনি বাৰু নিজকে এনেদৰে নিৰাপদ হোৱা বুলি অনুভৱ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কাষতে সকলো আছে নম্ৰ মনেৰে, আহো বিশ্বাসেৰে যীশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে, আহো বিশ্বাসেৰে তেওঁতে জিৰণি পায় আজি মোৰ মৰণলৈ একো ভয় নাই। অকলে আহি অকলে যাম গো, অকলে আহি সুম অকলে যাম গো, দুদিনিয়ায়ে জীবন নাত আমরি থৈ অভিন, দুদিনিয়ায়ে জীবন নাত আমরি থৈ অভিন। জীবন নাতর অন্ত পরিলে মাটির দেহাতি মাটিতে মিলিরে, জীবন নাত অন্ত পরিলে মাটির দেহাতি মাটিতে মিলিলে, ধনর টুকুলা বিলাকি বহলা, ধনর টুকুলা বিলাকি বহলা, যাম সকলোকে সকলো আছে নম্ৰ মনেৰে, আহো বিচাৰ
সকলো আছে, নম্ৰখনেৰে আহোঁ বিশ্বাসেৰে, তেওঁতেই জিৰণি পায় আজি।